আঠখালত বহি দৰপতি আৰু মাকুমাৰি থকা লাৱনী গাভৰুজনীক দেখিলে বাৰু কোন ডেকাৰ মনত বিজুলী নেখেলিব? তাতে গাভৰুৱে আলিবাটলৈ চাই মিচিকিয়া হাঁহিৰে সঁহাৰি জনালে, ডেকাৰ মন উখল মাখল লাগিবই। আৰু তেতিয়াই গাভৰু ৰূপত ভুল গৈ ডেকাই বহু আশাৰে বিহু গীত জোৰে,
ঘৰৰে মুধতে ঐ সেনা ও তাত বৈ আছিলা ঐ ও সেনাই ঐ মুৰণে মুতে আৰ ভৰণ ও গজে কি মুকুতা ঐ সেনা হেঙুল হাই তাল
মইনাৰ মুখলৈ চাবকে নোৱাৰি যেন পূৰ্ণিমাৰে জোন, বিশ্বৰ সকলো সৌন্দৰ্য যেন এখনি মুখতেই আবদ্ধ, মণি মুকুতাকো চেৰ পেলাই যোৱা এৰূপৰ শ্ৰমকনিয়ে ডেকাৰ মন উতলা কৰে। সেয়েহে উতলা মনক সান্তনা দি ৰূপৰ মহিমাকে প্ৰকাশ কৰি গাবলৈ ধৰে।
দেখিব শুৱনি এঙেনি জেঙেনি দেখিব শুৱনি কাপিনী তামোলৰটো মুখৰ মিচিকনি দাঁতজি লিঙনি মুখৰ মিচিকনি দাঁতজি লিঙনি কোন সতে পাহৰি ঘৰতো নবহে মনে সমনীয়া ঘৰতো নবহে মনে সমনীয়া পৰতো নবহে মন কমোৱা তোলাবোৰ যেনেকৈ উৰিছে কমোৱা তোলাবোৰ যেনেকৈ উৰিছে তেনেকৈ উৰিব একো দুখত পৰি গলাগৈ আঁতৰি একো দুখত পৰি গলাগৈ আঁতৰি আমালৈ উভতি চাই দূৰৰে পৰা বুকুৰে মৰমীক দূৰৰে পৰা বুকুৰে মৰমীক চালে মৰম লাগি যায়।
লাৱনী মুখখনিৰ পাছতেই নাৰীৰ সৌন্দৰ্যৰ প্ৰতীক হল দীঘল কলা চুলিতাৰীৰ নেঘেৰি খোপা, লিহিৰি লিহিৰি আঙুলি আৰু খামুচীয়া কঁকালটি, এই সকলো সৌন্দৰ্যৰ আকৰ বিহুৱতী গাভৰুৰ মৰম লগা চকুজুৰিৰ চাৱনিত ডেকাই যৌৱনৰ সাৰ্থকতা বিচাৰি পায়। চেনেহে মুখলৈ চালেই মন কেনেবা কেনেবা লগা হয়, তেতিয়াই বিহুৱা ডেকাটিয়ে নেঘেৰি খোপাত এপাহি কপৌ ফুল গুজি দিব মনেৰে গায়।
নেঘেৰি কুপাতে কুকুল এপাহি কুকুল এপাহি শুনতে সুগাৰে কুমাৰে মুখলৈ চাবকে নো নোৱাৰি চাবকে নো নোৱাৰিতে হামোৰ কেনেবা কৰে হাতৰে হাতে গামে কাৰো হাতে গামে কাৰো কঁকালৰ শুৱনি ৰিহা মূৰৰে শুৱনি মূৰৰে কেওঁতা মূৰৰে কেওঁতা গলধনৰ শুৱনি খোপা।
গাভৰুৰ দেহৰ প্ৰতি অংগৰ শোভা ধৰা পৰে ডেকাৰ চকুতহে, শৰীৰৰ প্ৰতি ভাজে ভাজে থকা অফুৰন্ত সৌন্দৰ্যৰ মোহনীয় আকৰ্ষণে চিত হৰি নিয়ে, তাকেই প্ৰকাশ কৰে বিহুত বিহু গীতৰ মাজেৰে।
মুখ মুখলৈ কি চাবা দুদোলা গাপোন যেন দুদোলা গাপোন যেন কঁকালটি কঁকালটি হাতলৈ কি চাবা হা হাতীৰে ফুৰে যেন হা হাতীৰে ফুৰে যেন কিনো কিনো গ কৰি কক কাজিয়া কৰি তোমাৰ মান তোমাৰ মান কৰি নাই চুপ তোমাৰে কঁকাল দি অতি কৈ অতি কৈ
গাভৰুৰ দেহত মুগাৰ ৰিহা মেখেলাই সোণত যেন সুৱগাহে চৰাই তাকে দেখি ৰঙতে বিভোৰ হৈ যৌৱন বলিয়া ডেকাই ব্যাকুল কণ্ঠেৰে গায়
তোমাৰ চকু জুৰি এ হৰিণাৰ চকু দেন এ ভুকুতে পদু মৰ চকা ও তোমাৰ হাত দুখনি পদু মৰ থাৰি যেন ৰেচমৰ কাপোৰে ঢকা
হাতৰে আঙুলি পবালি 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 ভৰিৰে আঙুলি দিলে কুঞ্জনী চৰে তোমাক দিলে চাই নুচাই চাই নুচাই থাকি বৰ মন হাতৰে আঙুলি পবালি 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 ভৰিৰে আঙুলি ঘন কুঞ্জনী চৰে তোমাক দিলে কুঞ্জনী চৰে তোমাক দিলে চাই নুচাই চাই নুচাই থাকি বৰ মন
এদিন নেদেখিলে তেনেহি কাষলৈ মন উৰা মাৰি যায় মুহত আচন্ন হৈ ডেকাই ভাত পানীৰে খোৱা পাতিত চটফটাই মনৰ খু দুৱনিৰে বলিয়াৰ দৰে কৰা কামকে দুনাই কৰিবলৈ ধৰে তথাপিও যেন মনক বুজাব নোৱাৰে
তোৱাই নেদেখোঁ ও তোমাকৈ লাহৰি এ গধূলি নেদেখি মৰোঁ দিনতৈ এবেলি এ তোমাকে নেদেখি ও গাৰ পুৰণি
এইদৰেই যৌৱন উচ্ছল চঞ্চল ডেকাই বিহু গীতৰ মাজেৰে নোপোৱাৰ বেদনা প্ৰকাশ কৰে সেনাই বেদনাৰ সঁহাৰি জনাই চেনেহীয়ে নিজৰ অন্তৰত সযতনে ৰাখি থোৱা গভীৰ অনুভূতিবিলাকো জিৰ জিৰকৈ বৈ অহা পাহাড়ি জুড়িটির দরে বিহুগীতর মাঝে দিয়ে প্রকাশ করে
পিয়াহর হুয়দি নৈর পানি টুপি হুকরে হুয়দি ভা তাতুকই হুয়দি
মন দি নিজৰ কৰি লোৱা আপোনৰো আপোনজন যেন সদায় কাষতে থাকক কিন্তু হঠাতে ইমান প্ৰিয়জন যদি দূৰণিলৈ যাব লগা হয় প্ৰেয়সী দুখত ভাঙি নপৰিবনে তেনে অৱস্থাত প্ৰেয়সীয়ে নিজৰ মনৰ দুখ বিহু গীতেৰে প্ৰকাশ কৰি গায় সঁচাকৈ সহজ সৰল অসমীয়াৰ মুখেদি স্বতঃস্ফূৰ্তভাৱে ওলাই অহা ঐতিহ্যমণ্ডিত বিহুগীতৰ এটা সুকীয়া মহত্ব আছে, আৰু আছে সুকীয়া সৌন্দৰ্য। এই সুৱদি সুৰীয়া বিহুগীত বিহুনাচ আদি ভাৱ অনুভূতিৰ মুক্ত প্ৰকাশ। কেঁচা মাটিৰ কেঁচা নৰাৰ গোন্ধত কেঁচা মৰমৰো উমান পোৱা যায়। মহৰ পিঠিত উঠি মহ গোৱাল ডেকাটিয়ে আঁতৰৰ পৰাই পকা ধান দাই থকা গাভৰুজনীৰ মন জুপিচাবলৈ গীত জোৰে।
নৈ ধাৰে ধাৰে গলি অ' মইনা, অ' পানীৰ ধাৰে ধাৰে গলি, মইনা মইনা বুলি মাতো তিনি বেলি, ঐবতিনো চুৱা হলি, ওহায় নৈ ধাৰে ধাৰে গলি অ' মইনা, পানীৰ ধাৰে মইনা বুলি মাতো তিনি বেলি, উভতি নোচোৱা হলি, মইনা উভতি নোচোৱা হলি। ওপৰে উৰিলে বগাকৈ বগলি, তাই নুচাই থাকিব মনে মোৰে মইনা, তাই নুচাই থাকিব মন, তাই নুচাই থাকিলে এৰাব নোৱাৰি, নৈ ধাৰে ধাৰে গলি অ' মইনা, পানীৰ ধাৰে ধাৰে গলি অ' মইনা, পানীৰ ধাৰে ধাৰে গলি, মইনা মইনা বুলি মাতো তিনি বেলি, উভতি নোচোৱা হলি অ' মইনা, উভতি নোচোৱা। ওপৰত উৰিলে বগাকৈ বগলি, তাই নুচাই থাকিব মনে মোৰে মইনা, তাই নুচাই থাকিব মন, তাই নুচাই থাকিলে এৰাব নোৱাৰি, জেনা তলৰে মনে মোৰে মইনা, জেনা তলৰে।
মহৰ শিঙৰ পেপাতি একাষে এৰি গীতেৰে মন কাহিনীবলৈ ওলোৱা ডেকাক গাভৰুৱে বুজি পোৱাটো তেনেই স্বাভাৱিক। পকা ধানৰ দৰে ভৰপক যৌৱনে আমনি দি থকা গাভৰুৱে গীতৰ সঁহাৰিৰে অন্তৰৰ গুপুত কথা উজাৰি দিয়ে। দুখনীয়া আকুল হৃদয়ৰ মিলনৰ প্ৰয়াস প্ৰকাশ পায় বিহুৰ লেচাৰিত।
পেপাতি বজাবৰ তিনিটি আঙুলি, মাজৰ তি আঙুলি লৰে, বহু তাঁতৰ শালত চকু আলি বাতত, মাকো সৰি সৰি পৰে, পেপাতি বজাব তিনি তি আঙুলি, মাজৰ তি আঙুলি লৰে, মোৰে সেনাই ঐ মাজৰ তি আঙুলি লৰে, বহুতৰ ফালত পোৱালি বাতত, মাকো কৰি কৰি পৰে, মোৰে সেনাই ঐ মাকো কৰি কৰি
অনুভূতিৰ আদান প্ৰদান হোৱাৰ পাছত মন বুজি দুখনী হৃদয় অতিকে ওচৰ চাপি যায়। দুয়ো দুয়োকে এৰিব নোৱাৰা হয়, ভৱিষ্যতৰ ৰঙীন সপোন দেখে।
মন মোৰ কেনে ৰকম কৰে,
সেয়েহে বৰ পথাৰৰ বৰ আহিপীৰ তলত বাজি উঠা ঢোল পেপাৰ শব্দত কোনো ৰব নোৱাৰা হয়। বিহু বলিয়া ডেকা গাভৰু আটাই ঢাপলি মেলে বিহু মাৰিবলৈ, ইজনে সিজনক সঁচা মৰম দিবলৈ, সঁচা চেনেহ যাচিবলৈ।